গীতমালা ৩৫ অধ্যায়। ডাউদৰ ৰচিত গীত। হে যীহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা। যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা। তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অৰ্থে উঠা। মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰচা আৰু যাঠিলৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা। তুমি মোৰ প্ৰাণক কোৱা, ময়েই তোমাৰ পৰিত্ৰাণ। যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওক। যিসকলে মোৰ সৰ্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওক, হতাশ হওক। তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তোহৰ নিচিনা হওক। জিহুৱাৰ দূতে তেওঁলোকক খেদি যাওক, তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওক। জিহুৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওক, কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাঁতত গুপুতে জাল পাতিলে, বিনা কাৰণতে মোৰ প্ৰাণ নাখৰ অৰ্থে গাঁত খান্দিলে। অৰ্থাৎ তেওঁলোকৰ ওপৰলৈ বিনাশ আহক, তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক, সেই বিনাশত তেওঁলোক পতিত হওক। তাতে মোৰ প্ৰাণ জিহুৱাত উল্লাসিত হ'ব, তেওঁ পৰিত্ৰাণত আনন্দিত হ'ব। মোৰ সকলো অস্থিয়ে হ'ব, হে জিহুৱা, তোমাৰ তুল্য কোন আছে? তুমিয়ে দুৰ্বলীক তেওঁতকৈ বলৱানজনৰ পৰা, দুখী দৰিদ্ৰক তেওঁলোকৰ লুণ্ঠনকাৰীৰ পৰা উদ্ধাৰ কৰা। অত্যাচাৰী বিদ্বেষ পৰায়ণ মিছা সাক্ষীবোৰ উঠিছে, মই যি কথা নাজানো তেওঁলোকে মোক সেই বিষয়ে সোধে। তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে, তাতে মোৰ প্ৰাণ অনাথ হয়। কিন্তু মই হলে তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোণেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ। মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ। মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্ৰকাশ কৰিলোঁ। মই মাতৃহাৰাৰ দৰে শোকাত হৈ মূৰ তল কৰি ফুৰিলোঁ। কিন্তু মই যেতিয়া উজুতি খালোঁ, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ'ল। তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ'ল। মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূৰ্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল। তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে, তেওঁলোকে মোলৈ দাঁত কৰিছে, হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কাৰ্যৰ পৰা মোক উদ্ধাৰ কৰা, সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা। মই মহাসমাজত তোমাৰ ধন্যবাদ কৰিম, অসংখ্য লোকৰ মাজত তোমাৰ গুণ প্ৰশংসা কৰিম। মোৰ বিশ্বাসঘাতক শত্ৰুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা। অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা, কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে চলনা ভৰা কথা কল্পনা কৰে। মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, অহ অহ, আমি নিজ চকুৰেই দেখিছো। হে জিহুৱা, তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা। হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা। হে মোৰ ঈশ্বৰ জিহুৱা, জাগি উঠা, মোৰ পক্ষে হাৰ পোৱা, মোৰ কাৰণেই হাৰ পোৱা। হে মোৰ ঈশ্বৰ জিহুৱা, তোমাৰ ধাৰ্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা। তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা, তেওঁলোকক মনত এই কথা ক'বলৈ নিদিবা, অহ, আমাৰ অন্তৰে যি বিচাৰিছে সেয়ে হৈছে। তেওঁলোকক ক'বলৈ নিদিবা, আমি তেওঁক সম্পূৰ্ণ ধ্বংস কৰিলোঁ। মোৰ সংকটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱে লজ্জিত হৈ বিভুল হওক। যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁ। যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায় তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁ। তেওঁলোকে সদায় কওক, যিহুৱা মহান, যিহুৱাই নিজ দাসৰ মংগলত আনন্দ পায়। তাতে মোৰ জিভাই তোমাৰ ধাৰ্মিকতাৰ কথা ক'ব, ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।